Ella Akakpani. Batori khoite majindirani deka. Etiar ghai ghai batori khomuhul. নিয়োগ মেলাসমূহ দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰণৰ মাধ্যমৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এন পি এছ আৰু ইউ পি এছৰ অন্তৰ্গত বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত অনুমোদন দিছে। নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু চিন্থেটিক কণ্টেণ্ট দায়বদ্ধতাৰে ব্যৱহাৰক লৈ কেতবোৰ কঠোৰ নিৰ্দেশাৱলী জাৰি কৰিছে। ওড়িশা চৰকাৰে বংগোপসাগৰত অহা সোমবাৰলৈকে আহিবলগীয়া সম্ভাৱ্য ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সকলো জিলা প্ৰশাসন আৰু বিভাগসমূহলৈ বিশেষ সতৰ্কতা জাৰি কৰিছে। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। নিয়োগ মেলাসমূহ দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰণৰ মাধ্যমৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে কেৱল চৰকাৰী চাকৰি সৃষ্টি কৰাই নহয় বৰং যুৱক যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয়ভাৱে অৰিহণা যোগোৱাৰ বাবে সুযোগ প্ৰদান কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাক উদ্দেশ্যি দিয়া এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি এইদৰে মত ব্যক্ত কৰে। শ্ৰীমোদীয়ে নতুনকৈ নিযুক্তি লাভ কৰা যুৱচামৰ মাজত সপোন পূৰণৰ ফলত সৃষ্টি হোৱা উৎসাহ, কঠোৰ পৰিশ্ৰম কৰিব পৰা সামৰ্থ তথা আত্মনিৰ্ভৰশীলতাৰ কথা উল্লেখ কৰি কয় যে দেশ সেৱাৰ বাবে যেতিয়া এই সকলোবোৰ শক্তি একেলগ হয় তেতিয়া তেওঁলোকৰ সফলতা ব্যক্তিগত সাফল্যৰ পৰা দেশৰ জয়লৈ পৰিণত হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলে সততা আৰু আন্তৰিকতাৰে কাম কৰিব আৰু তেওঁলোকে ভৱিষ্যতে দেশৰ বাবে এটা উন্নত ব্যৱস্থা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। কালিৰ অনুষ্ঠানত নিয়োগ মেলা উদ্যমৰ অধীনত বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। শ্ৰীমোদীয়ে কয় যে অকল এই নিযুক্তি মেলাসমূহৰ জৰিয়তে 11,00,000ৰো অধিক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে 3,50,00,000 যুৱক যুৱতীক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ লক্ষ্যৰে বিকশিত ভাৰত যোজনা মুকলি কৰে। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি এন পি এছ আৰু সংহত পেঞ্চন আঁচনি ইউ পি এছৰ অন্তৰ্গত এল চি 75 আৰু বি এল চি বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত অনুমোদন দিছে। বেচৰকাৰী গ্ৰাহকৰ বাবে থকা বিনিয়োগৰ বিকল্পৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলেও তেওঁলোকৰ বাবে দীৰ্ঘদিন ধৰি এই সুবিধাৰ দাবী কৰি আহিছে। কৰ্মচাৰীসকলে যাতে অৱসৰকালীন পৰিকল্পনা কৰাত স্বাচ্ছন্দ্য অনুভৱ কৰে আৰু বিচৰা ধৰণে বিনিয়োগ কৰিবলৈ বিকল্প সুবিধা লাভ কৰিব পাৰে সেই উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এন পি এছ আৰু ইউ পি এছৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এতিয়া বিনিয়োগৰ বিকল্প সুবিধাসমূহ নিৰ্বাচন কৰিব পাৰিব। এই সিদ্ধান্তই কৰ্মচাৰীসকলক বিনিয়োগৰ বিকল্প নিৰ্বাচনৰ সুবিধা প্ৰদান কৰাৰ লগতে পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত সঠিক নিৰ্দেশনা প্ৰদান কৰিব। নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু চিন্থেটিক কণ্টেণ্ট দায়বদ্ধতাৰে ব্যৱহাৰক লৈ কেতবোৰ কঠোৰ নিৰ্দেশাৱলী জাৰি কৰিছে। আয়োগে ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু প্ৰচাৰ প্ৰতিনিধিসকলক প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা যিকোনো ধৰণৰ কৃত্ৰিমভাৱে সৃষ্টি কৰা বা এ আইৰ দ্বাৰা নিৰ্মাণ কৰা ছবি, অডিঅ' আৰু ভিডিঅ'সমূহ এ আই জেনেৰেটেড, ডিজিটেলি বিকশিত বা চিন্থেটিক কণ্টেণ্ট হিচাপে চিহ্নিত কৰিব লাগিব। এই ছবি, অডিঅ' আৰু ভিডিঅ'সমূহ জনসাধাৰণৰ দৃষ্টিগোচৰ হোৱা ক্ষেত্ৰৰ পৰা ক্ৰমেও 10% সামৰি ল'ব লাগিব। আয়োগে লগতে কোনো লোকৰ বিনা অনুমতিত তেওঁলোকৰ পৰিচয় বা কণ্ঠ ভুলকৈ উপস্থাপন কৰা আৰু যিকোনো ধৰণৰ বেআইনী বিষয় প্ৰচাৰ বা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। আয়োগে এনেধৰণৰ যিকোনো বিষয় আঁতৰাই দিয়াৰ বাবে ৰাজনৈতিক দলসমূহক 3 ঘণ্টাৰ সময়ো ধাৰ্য কৰি দিছে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 89.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত এয়াৰ নিউজ আণ্ডাৰস্কৰ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ আণ্ডাৰস্কৰ গুৱাহাটী ফ'ল' কৰিব পাৰে। উৰিষ্যা চৰকাৰে বংগোপসাগৰত অহা সোমবাৰলৈকে আহিবলগীয়া সম্ভাৱ্য ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সকলো জিলা প্ৰশাসন আৰু বিভাগসমূহলৈ বিশেষ সতৰ্কতা জাৰি কৰিছে। উৰিষ্যাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে প্ৰকাশ কৰা মতে সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পৰিমাণৰ সাহায্য সামগ্ৰী মজুত কৰি ৰখা হৈছে আৰু সকলো জিলা আয়ুক্তক সতৰ্ক কৰি দিয়া হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দক্ষিণ পশ্চিম বংগোপসাগৰৰ ওপৰত নিম্নচাপৰ ক্ষেত্ৰসমূহ আজি পশ্চিম উত্তৰ পশ্চিমৰ দিশে আগবাঢ়ি দক্ষিণ পূব আৰু মধ্য বংগোপসাগৰৰ ওপৰত নিম্নচাপৰ ক্ষেত্ৰলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। কাইলৈ এই চাপ উচ্চচাপলৈ বৃদ্ধি পাব আৰু সোমবাৰলৈকে দক্ষিণ পশ্চিম আৰু পশ্চিম মধ্য বংগোপসাগৰত ঘূৰ্ণীবতাহলৈ পৰিণত হ'ব। বতৰ বিজ্ঞান বিভাগে সোমবাৰৰ পৰা তিনিদিনলৈ ৰাজ্যখনৰ বিভিন্ন জিলাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। পৰিসংখ্যা আৰু ৰূপায়ণ মন্ত্ৰালয়ে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিধেয়ক 2025ৰ খচৰা সন্দৰ্ভত মতামত আৰু পৰামৰ্শ দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। জনসাধাৰণে অহা 3 নৱেম্বৰ পৰ্যন্ত নিজৰ মতামত আৰু পৰামৰ্শ মন্ত্ৰালয়লৈ নিৰ্দিষ্ট ৱেবছাইটত প্ৰেৰণ কৰিব পাৰিব। পৰামৰ্শসমূহ ইমেইল যোগেও প্ৰেৰণৰ সুবিধা আছে। এই খচৰা বিধেয়কখনৰ লক্ষ্য হৈছে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানক পঞ্জীয়নভুক্ত সংস্থাৰ পৰা বিধিগত সংস্থালৈ ৰূপান্তৰ কৰি প্ৰতিষ্ঠানিক মৰ্যাদালৈ উন্নীত কৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপণ প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলা বুলি মন্তব্য কৰিছে। নিয়মিত কৰদাতাসকলৰ বাবে জীৱন সহজলভ্য কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমতী সীতাৰমণে কালি গাজিয়াবাদত কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱাকৰ ভৱন উন্মোচন কৰি দক্ষ কৰ প্ৰণালীয়ে অৰ্থনৈতিক সন্মিলন আৰু অধিক সমৃদ্ধশালী কৰিব বুলিও প্ৰকাশ কৰে। জি এছ টি পৰিষদে জি এছ টিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ, নিৰৱচ্ছিন্ন আৰু অধিক স্বচ্ছ কৰি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অহা মাহৰ 1 তাৰিখৰ পৰা এই সহজ জি এছ টি পঞ্জীয়ন আঁচনি কাৰ্যকৰী হ'ব। তেওঁ লগতে কয় যে যিসকল আবেদনকাৰীৰ মাহিলী কৰৰ দেনা পাওনা 2.5 লাখ টকাৰ সীমা অতিক্ৰম নহয় তেওঁলোকৰ স্বয়ংক্ৰিয় পঞ্জীয়ন কৰ্মদিনৰ 3 দিনৰ ভিতৰত অনুমোদিত কৰা হ'ব। এই পদ্ধতিয়ে 96% নতুন আবেদনকাৰীক লাভান্বিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। কৰদাতাসকলৰ বাবে সময়মতে আৰু মানসম্পন্ন সেৱা প্ৰদান কৰিবলৈ জি এছ টি সেৱা কেন্দ্ৰসমূহ সহজলভ্য আৰু প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰীৰে সুন্দৰভাৱে পৰিচালিত হ'ব বুলিও তেওঁ লগতে আশ্বাস প্ৰদান কৰে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কালি দক্ষিণ লেবাননত আব্বাছ হাছান কাৰ্কি নামৰ এগৰাকী জ্যেষ্ঠ হিজবুল্লাহ অধিনায়কক আক্ৰমণ কৰি হত্যা কৰে। আব্বাছ হাছান কাৰ্কি হিজবুল্লাহ সন্ত্ৰাসবাদী গোটৰ দক্ষিণ মুখ্য কাৰ্যালয়ৰ অধিনায়ক আছিল। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে অভিযোগ কৰা মতে নিহত আব্বাছ হাছানে বিগত কেইবাটাও মাহত হিজবুল্লাৰ সমৰ শক্তি পুনৰ বৃদ্ধিৰ বাবে কঠোৰভাৱে মনোনিৱেশ কৰিছিল। লেবাননৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থাই এই হত্যাৰ কথা নিশ্চিত কৰি কয় যে ইজৰাইলী এয়াৰ ষ্ট্ৰাইকৰ ফলত বিদ্ৰোহী নেতাগৰাকীৰ মৃত্যু হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 9 বজাত আৰম্ভ হ'ব। যোৱা বৃহস্পতিবাৰে এডিলেইডত ভাৰত 2টা উইকেটত পৰাস্ত হোৱাৰ পাছত ঘৰুৱা দল অষ্ট্ৰেলিয়াই সম্প্ৰতি 2-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নিয়োগ মেলাসমূহ দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰণৰ মাধ্যমৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এন পি এছ আৰু ইউ পি এছৰ অন্তৰ্গত বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত অনুমোদন দিছে। নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ছিন্থেটিক কণ্টেণ্ট দায়বদ্ধতাৰে ব্যৱহাৰক লৈ কেতবোৰ কঠোৰ নিৰ্দেশাৱলী জাৰি কৰিছে। উৰিষ্যা চৰকাৰে বংগোপসাগৰত অহা সোমবাৰলৈকে আহিবলগীয়া সম্ভাৱ্য ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সকলো জিলা প্ৰশাসন আৰু বিভাগসমূহলৈ বিশেষ সতৰ্কতা জাৰি কৰিছে। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত।